الذين إذا ذكر الله وجلت قلوبهم والصابرين على ما أصابهم والمقيم الصلاة ومما رزقناهم ينفقون.
যি সকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হলে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয়, যিসকলে নিজৰ বিপদ আপদত ধৈৰ্য ধাৰণ কৰে আৰু চালাত কায়েম কৰে, লগতে আমি তেওঁলোকক যি জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা দান কৰে,